বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি কানাডাৰ কানানাস্কিছত G7 শীৰ্ষ সন্মিলনত অংশ ল'ব। যোৱা নিশালৈকে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত 125 গৰাকী লোকক DNA পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে। চাৰধাম যাত্ৰাৰ বাবে নিয়োগ কৰা হেলিকপ্টাৰসমূহত যাত্ৰীসকলৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। তেহৰাণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক যুদ্ধবিৰতিৰ বাবে ইজৰাইলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে আৰু মহিলাৰ FIH হকী প্ৰ লীগ প্ৰতিযোগিতাত ভাৰত আজি আৰু কাইলৈ আৰ্জেণ্টিনাৰ মুখামুখি হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি কানাডাৰ কানানাস্কিছত G7 শীৰ্ষ সন্মিলনত অংশ ল'ব। এয়া হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা ক্ৰমাগত 6ষ্ঠখন G7 শীৰ্ষ সন্মিলন। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ আমন্ত্ৰণ মৰ্মে দেশখনলৈ যোৱা শ্ৰীমোদীয়ে সন্মিলনৰ আপাহতে ভালেকেইখন দ্বিপাক্ষিক বৈঠকতো ভাগ ল'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতা, অন্যান্য আমন্ত্ৰিত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰববীসকলৰ সৈতে গুৰুত্বপূৰ্ণ গোলকীয় বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। ইয়াৰ ভিতৰত শক্তি সুৰক্ষা, প্ৰযুক্তি, উদ্ভাৱন, কোৱাণ্টাম সম্পৰ্কীয় আলোচনা আদি আগস্থান লাভ কৰিব বুলি আশা কৰা হৈছে। যোৱা নিশালৈকে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত 125 গৰাকী লোকক DNA পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে। ইয়াৰে 83টা মৃতদেহ ইতিমধ্যে পৰিয়ালক অৰ্পণ কৰা হৈছে। গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ঋষিকেশ পেটেলে সামাজিক মাধ্যমৰ এটা পষ্টত এই বিষয়ে প্ৰকাশ কৰি কয় যে যথাযথ প্ৰক্ৰিয়া আৰু চিনাক্তকৰণৰ প্ৰয়োজনীয় বিধি সম্পূৰ্ণ হোৱাৰ কিছু সময়ৰ পাছতে বাকী থকা মৃতদেহসমূহো পৰিয়াললৈ হস্তান্তৰ কৰা হ'ব। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত ফৰেনচিক আৰু আইনী আনুষ্ঠানিকতা ক্ষীপ্ৰতাৰে সম্পন্ন কৰাটো নিশ্চিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে বিমান দুৰ্ঘটনাটোত নিহত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়া কালি সন্ধিয়া ৰাজকোটত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। চাৰধাম যাত্ৰাৰ বাবে নিয়োগ কৰা হেলিকপ্টাৰসমূহত যাত্ৰীসকলৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। যোৱা দেওবাৰে কেদাৰনাথৰ ওচৰত হেলিকপ্টাৰ দুৰ্ঘটনাত 7 গৰাকী লোকে প্ৰাণ হেৰুওৱা ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্য ন্যায়াধীশ জি নৰেন্দ্ৰ আৰু ন্যায়াধীশ আলোক মেহৰাৰ খণ্ড বিচাৰপীঠে এই ধৰ্মীয় যাত্ৰাত বৃদ্ধি পোৱা হেলিকপ্টাৰ দুৰ্ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে কয় যে যোৱা 8 মে'ত উত্তৰ কাশী জিলাত সংঘটিত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত 7 গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। বিগত 2 মাহত এই পথত সংঘটিত 5টা হেলিকপ্টাৰ দুৰ্ঘটনাত 13 গৰাকী লোকে প্ৰাণ হেৰুওৱা সন্দৰ্ভত ন্যায়ালয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আৰু প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰে দেশৰ বিভিন্ন অঞ্চলত 2000টা মটৰ চালনা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে এই প্ৰশিক্ষণ কেন্দ্ৰসমূহ দেশৰ পিছপৰা আৰু জনজাতীয় অঞ্চলসমূহত মুকলি কৰা হ'ব। এই অঞ্চলসমূহৰ যুৱক যুৱতীসকলে ইয়াৰ ফলত নিয়োগৰ সুবিধাও লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত সম্প্ৰতি প্ৰায় 22 লাখ গাড়ী চালকৰ অভাৱ আছে আৰু এই প্ৰশিক্ষণ কেন্দ্ৰসমূহে প্ৰশিক্ষণপ্ৰাপ্ত গাড়ী চালকৰ অভাৱ দূৰ কৰাত সহায় কৰিব। দেশত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে জনসাধাৰণক ট্ৰেফিক নিয়মসমূহ মানি চলিবলৈও আহ্বান জনায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 2-3 দিনলৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে ছত্তীশগড়, কৰ্ণাটকৰ উপকূলীয় অঞ্চল, পশ্চিমবংগ, গুজৰাট, গোৱা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাত মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। বিভাগে আজি সৌৰাষ্ট্ৰ আৰু কচ্ছৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ইপিনে বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ কিছু অঞ্চলত আজি ধুমুহা বৰষুণ হ'ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে। বিভাগে অহা 20 জুন পৰ্যন্ত দিল্লীকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ অঞ্চল বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ উপৰি বিজুলী ঢেৰেকনিৰে ধুমুহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপাব্লিক অৱ ইৰাণ ব্ৰডকাষ্টিং চমুকৈ IRIB-ৰ ওপৰত ইজৰাইলে আক্ৰমণ চলাই ইয়াৰ আন্তঃগাঁথনি ধ্বংস কৰিছে। ইজৰাইলৰ সামৰিক বিষয়াই জনোৱা অনুসৰি ইৰাণৰ সকলো ধৰণৰ আন্তঃগাঁথনি ধ্বংস কৰি দিয়াৰ অংশ হিচাপে এই সম্প্ৰচাৰ কেন্দ্ৰটোতো আক্ৰমণ চলোৱা হৈছে। উল্লেখযোগ্য যে ইৰাণ আৰু ইজৰাইলৰ মাজত সম্প্ৰতি চলি থকা যুদ্ধখনত দুয়োখন দেশে পৰস্পৰৰ সামৰিক ঘাটি আৰু আন্তঃগাঁথনি ধ্বংস কৰি আহিছে। ইয়াৰ পূৰ্বে কালি ইৰাণে ক্ষেপণাস্ত্ৰৰ জৰিয়তে ইজৰাইলৰ তেল আভিভ আৰু বন্দৰ নগৰী হাইফাত আক্ৰমণ কৰি বহুসংখ্যক বাসগৃহ ধ্বংস কৰাৰ লগতে অসামৰিক লোকক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে তেহৰাণত থকা ইৰাণৰ IRIB-কে ধৰি চৰকাৰী প্ৰচাৰ মাধ্যমৰ ভৱনত আক্ৰমণ চলায়। কালি পোনপটীয়া সম্প্ৰচাৰ চলি থকাৰ সময়তে ইজৰাইলে ইৰাণৰ IRIB প্ৰচাৰ মাধ্যমৰ ভৱনটোৰ আন্তঃগাঁথনি ধ্বংস কৰে। ইরান আর ইসরায়েলের মাজত বর্ধিত উত্তেজনার পরিপ্রেক্ষিতত জি সেভেন সম্মিলনের শীর্ষ নেতাসকলে উদ্বেগ প্রকাশ করার এই সংঘাত নিরাময়ের প্রচেষ্টা চলাই আছে। ইপিনে তেহরানে কাতার, সৌদি আরব আর ওমানক মধ্যস্থতাকারী হিসাবে লয় আমেরিকার রাষ্ট্রপতি ডোনাল্ড ট্রাম্পক যুদ্ধবিরতির ইসরায়েলের ওপর হেঁচা প্রয়োগ করবলে আহ্বান জানাইছে। বিগত চারিদিন দুয়োখন দেশে পরস্পরের সামরিক ঘাটি, পারমাণবিক কেন্দ্র আর অসামরিক আন্তঃগাঁথনির বিস্তর ক্ষতি করে আহিছে। মহিলার এফ আই এইচ হকি প্র লীগ প্রতিযোগিতাত ভারত আজি আর কাইলৈ লন্ডনের লি ভেলি হকি আর টেনিস কেন্দ্রত আর্জেন্টিনার মুখামুখি হব। অস্ট্রেলিয়ার বিরুদ্ধে পরাস্ত হওয়ার পাছত ভারতীয় দলটোয় বিশ্বক্রমের দ্বিতীয় স্থানের আর্জেন্টিনার বিরুদ্ধে সর্বশ্রেষ্ঠ প্রদর্শনের প্রয়াস চলাব। প্রতিযোগিতাত এই পর্যন্ত ভারতে মুঠ 9 পয়েন্ট অর্জন করে পয়েন্ট তালিকার সপ্তম স্থানত আছে। ইপিনে আর্জেন্টিনা সম্প্রতি পয়েন্ট তালিকার দ্বিতীয় স্থানত আছে। ভারতীয় ক্রিকেট নিয়ন্ত্রণ পরিষদ বিসিসিআই সমাগত ইংল্যান্ড ভ্রমণলৈ যাবলগীয়া ভারতের 19 বছর অনুর্ধ দলটোর সামান্য সালসলনি করেছে। কনিষ্ঠ ক্রিকেট কমিটিয়ে দলটোত আঘাতের পরিপ্রেক্ষিতত আদিত্য রানা আর খিলন পেটেলর ঠাইত ক্রমে ডি দীপেশ আর নমনক অন্তর্ভুক্ত করেছে। আয়ুষ মাহাতোয় নেতৃত্বাধীন ভারতীয় দলটোয় অহা 27 জুনত ইংল্যান্ডের বিরুদ্ধে শৃঙ্খলার প্রথমখন এদিনিয়া খেলত অবতীর্ণ হব। ভ্রমণকালত ভারতে মুঠ 5খন এদিনিয়া আর 2খন টেস্ট খেলত অংশ লব। ভারতের 23 বছর অনুর্ধর পুরুষের ফুটবল দলের মুখ্য প্রশিক্ষক নৌসাদ মুসাই তাজিকিস্তান আর কির্গিস্তানের বিরুদ্ধে প্রীতি খেলত ভাগ লবলগিয়া 23 জনীয় দলটোর সদস্যসকলের নাম ঘোষণা করেছে। ভারত কাইলৈ ভারতীয় সময় অনুসরি নিশা 8:30 বজাত তাজিকিস্তানের রাজধানী দুশানবের সমীপবর্তী হিসরর সেন্ট্রেল স্টেডিয়ামত দেশখনের দলটোর মুখামুখি হব। ইয়ার পাছত অহা 21 জুনত একেখন ঠাইতে আর একে সময়তে ভারত কির্গিস্তানের বিরুদ্ধে অবতীর্ণ হব। এই দুখন খেলৰ বাবে ভাৰতীয় দলটো কালি বিয়লি তাজিকিস্তানলৈ অনা হয়। এই ভ্ৰমণৰ বাবে দলটোৱে যোৱা 1 জুনৰ পৰা কলকাতাৰ AIFF ৰাষ্ট্ৰীয় উৎকৰ্ষতা কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ আৰু অনুশীলন কৰি আছিল। ছেপ্টেম্বৰত হ'বলগীয়া 2026 বৰ্ষৰ 23 বছৰ অনুৰ্ধৰ AFC এছিয়ান কাপ প্ৰতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলৰ প্ৰস্তুতিৰ অংশ হিচাপে ভাৰতে এই দুখন খেলত অংশগ্ৰহণ কৰিব। 2026 চনত অষ্ট্ৰেলিয়াত হ'বলগীয়া মহিলাৰ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত ভাগ লোৱাৰ বাবে থাইলেণ্ডলৈ যাবলগীয়া ভাৰতৰ 24 জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰা হৈছে। ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ মুখ্য প্ৰশিক্ষক ক্ৰিস্পিন ছেত্ৰীয়ে সদস্যসকলৰ নাম প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰথমখন খেলৰ পূৰ্বে 23 গৰাকী খেলুৱৈ চূড়ান্ত তালিকা মুকলি কৰা হ'ব। প্ৰতিযোগিতাৰ বি গ্ৰুপত স্থান লাভ কৰা ভাৰতে 23 জুনত মংগোলিয়া, 29 জুনত টিমৰ লেষ্টে, 2 জুলাইত ইরাক আর 5 জুলাইত আয়োজক থাইলেন্ডের বিরুদ্ধে খেলিব। প্রতিযোগিতার খেলসমূহ থাই ওমেন্স ফুটবল ফেসবুক পেজ আর ছাংসুয়েক ইউটিউব চ্যানেল যোগে পনপটিয়া সম্প্রচার করা হব। প্রতিযোগিতার গ্রুপ পর্যায়ের বিজয়ীসকলে অহা বছরের মার্চত অস্ট্রেলিয়াত হবলগিয়া মূল প্রতিযোগিতালৈ যোগ্যতা অর্জন করব। 2027 চনত ব্রাজিলত হবলগিয়া মহিলার ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতার বাবেও এশিয়ান কাপক যোগ্যতা অর্জনকারী প্রতিযোগিতা হিসাবে চিহ্নিত করা হয়েছে। প্রথমবারের আয়োজন করা মহিলার হকি ইন্ডিয়া মাস্টার্স কাপ প্রতিযোগিতা কাইলৈ তামিলনাড়ুর চেন্নাইত আরম্ভ হব। কাইলৈ পুৱা 6 বজাত হিমাচল আর মহারাষ্ট্রের মাজত প্রতিযোগিতার উদ্বোধনী খেলখন অনুষ্ঠিত হব। ইয়ার পাছতে পুৱা 7:30 বজাত কর্ণাটক কেরালার বিরুদ্ধে অবতীর্ণ হব। 10 দিনিয়া প্রতিযোগিতাখনের ফাইনেল খেলখন অহা 27 জুনত খেলোৱা হব। প্রতিযোগিতাত ভাগ লওয়া মুঠ 8টা দলের ভিতর হিমাচল, কর্ণাটক, মহারাষ্ট্র আর কেরালা গ্রুপ এইট আর ওড়িশা, হারিয়ানা, পাঞ্জাব আর তামিলনাড়ুক গ্রুপ বিত স্থান দিয়া হয়েছে। এই প্রতিযোগিতাখনের উদ্বোধনী সংস্করণে ভারতীয় হকির ইতিহাসত নতুন অধ্যায়ের সূচনা করব বলে আশা করা হয়েছে। বাতরি শেষ করার পূর্বে ঘাই ঘাই বাতরি কেটামান পুনের পড়ি দিছো। প্রধানমন্ত্রী নরেন্দ্র মোদিয়ে আজি বিয়লি কানাডার কানানাস্কিসত G7 শীর্ষ সম্মিলনের অংশ লব। যা নিশালেকে আহমেদাবাদের বিমান দুর্ঘটনাত নিহত 125 গৰাকী লোক DNA পরীক্ষার জড়িয়ে চিনাক্ত করা হয়েছে। চারধাম যাত্রার নিয়োগ করা হেলিকপ্টার সমূহ যাত্রীসকলের সুরক্ষা সন্দর্ভ স্থিতি স্পষ্ট করবলে উত্তরাখণ্ড উচ্চ ন্যায়ালয়ে রাজ্য সরকারক নির্দেশ দিছে। তেহরানে আমেরিকার রাষ্ট্রপতি ডোনাল্ড ট্রাম্পক যুদ্ধবিরতির ইসরায়েলের ওপর হেঁচা প্রয়োগ করবলে আহ্বান জানাইছে। আর মহিলার এফ আই এইচ হকি প্র লীগ প্রতিযোগিতাত ভারত আজি আর কাইলৈ আর্জেন্টিনার মুখামুখি হব। আমার এটার বাতর ইমানতে অন্ত পরিল। পরবর্তী বাতর পুয়া 7:55 শুনবলে পাব।